At Giant Eagle, you may have spotted the Stacker. With uncanny MyPerks ability, she stacks up the perks to choose either dollars off or up to 20% off her entire grocery bill. The Stacker, stacking up huge savings with MyPerks. Find your MyPerksonality and transform your shopping into free gas and groceries. Full details at GiantEagle.com/MyPerks. Perks cannot be earned or redeemed on select items. Restrictions apply.
Red FM Love Story. Love Story. RJ Pahir Hoite. Subuh Hits 93.5 Red FM od homo hogol weekend special show Red FM Love Story. Arada notun love story loi moi pahi akoya bar apunar kaksapiluhi. Aji jikhon city hatot loisu ei city khon pothiyaise Hansikai. আৰু তেওঁ নিজৰ ষ্টৰীৰ নাম নিদিলে, গতিকে মই তেওঁৰ ষ্টৰীটোৰ নাম দিব বিচাৰিছোঁ আৰু সেয়া হৈছে তোমাৰ সুখত ময়ো সুখী। চ' আহক আজি শুনো হাঞ্চিকাৰ ষ্টৰী। নমস্কাৰ পাহিবা, আশা কৰিছোঁ আপোনাৰ ভাল। আপোনাক অশেষ ধন্যবাদ জনাইছোঁ মোৰ এই লাভ ষ্টৰীটো ছিলেক্ট কৰাৰ বাবে। মই হাঞ্চিকা, মই নগাঁৱৰ বাসিন্দা। বৰ্তমান মই BA ফাৰ্ষ্ট ছেমত পঢ়ি আছোঁ আৰু মোৰ এই প্ৰেম আৰম্ভ হৈছিল ক্লাছ 8 থাকোঁতে, কিন্তু শেষ কেতিয়া হ'ব এইটো মই ক'ব নোৱাৰোঁ। তাৰ নাম ৰক্তিম। আমি একেখন স্কুলত KG 1 পৰা একেলগে পঢ়া, কিন্তু ভালকৈ মানে মাতবোল কৰা ষ্টাৰ্ট কৰিছিলোঁ ক্লাছ 8 পৰাহে। আচলতে আমাৰ চিনাকি হৈছিল তাৰ বেষ্ট ফ্ৰেণ্ডৰ জৰিয়তে, মানে তাৰ বেষ্ট ফ্ৰেণ্ড আৰু মই অহা যোৱা কৰা অটোখন একেই আছিলে। তাৰ বেষ্ট ফ্ৰেণ্ড তাৰ দৰেই শান্ত আছিল। চ' আজি আমি শুনি গৈ থাকিম হাঞ্চিকাৰ ষ্টৰী, তোমাৰ সুখত ময়ো সুখী। এণ্ড ৰেড FM বাজাতে ৰহো।
ৰেড FM লাভ ষ্টৰী, লাভ ষ্টৰী। RJ পাহিৰ হৈতে।
ৱেলকাম বেক। শ্ব' চলি আছে ৰেড FM লাভ ষ্টৰী। মই আপোনাৰ সৈতে পাহি শুনি আছো আজি হাঞ্চিকাৰ ষ্টৰী, তোমাৰ সুখত ময়ো সুখী। আগলৈ তেওঁ লিখিছে, সি কথা কৈ ভাল নাপায় আৰু মই তাৰ একেবাৰে বিপৰীত। লাহে লাহে মাতবোল হ'ল পঢ়াৰ জৰিয়তে আৰু লাহে লাহে কপিও এক্সচেঞ্জ হ'ল। সেইটো সময়ত মোবাইলত ল'ৰাৰ নম্বৰ ছেভ কৰা মানা, বুজিছেই ন পাহিবা? সেই নম্বৰ এক্সচেঞ্জ আমাৰ মাজত হোৱা নাছিল। তাৰ পাৰ্চনেলিটিও তাৰ দৰেই চিম্পল আছিল। এদিন তাৰ বেঞ্চমেট এজনে তাৰ হেয়াৰ ষ্টাইলটো লৈ অলপ জোকাইছিল আৰু চিঞৰি চিঞৰি মোক মাতি কৈছিল,
এ হাঞ্চিকা, হাঞ্চিকা, তোৰ শান্ত ফ্ৰেণ্ডৰ নতুন লুক চা, চেং ষ্টাইল চুলি, ভাল লাগিছে নাই?
সি কথাটো জমনিতে ক'লে, কিন্তু মোৰ মনতহে কিবা কিবি লাগিছিল। সিও মোক চাওঁ নাচাওঁকে মিচিকি হাঁহি এটা মাৰি মোৰ পিনে চাই চকু তল কৰি দিলে। তাৰ হাঁহিটোত এটা লাজ ভাব আছিল, সেয়েহে আজিলৈকে মোৰ তাৰ সেই হাঁহিটো মনত আছে। চ' স্কুলীয়া পৰিৱেশ, স্কুলত হৈ থকা কিছু ফূৰ্তি ফাৰ্তাৰ মাজত হাঞ্চিকাৰ অলপ অলপ ফিলিংছ আহিছে ৰক্তিমৰ প্ৰতি। চ' আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এনৰাইড FM বজাতে ৰহো।
Red FM Love Story, Love Story. RJ Pahir Hoite.
Welcome back to the show Red FM Love Story. Moi Sopner Hoite Pahi. Aji khuniya so Hanchikar story. Tumar hukhot moyu hukhi. Agle te likhise. Khedina lunch time or pisot amar computer class asil. Aru moi khedina derike goisilu. Tetia hiu ready hoisil computer class jaboloi. Moi tar usort goi kolu je tuk kintu suli uthale chaliya lage de. Aru mur kanor kakhot ahi hi muk kole, সেই সময়ত সি মোৰ ইমান ওচৰত আহিছিল যে তাৰ নিশ্বাস মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ আৰু তাতে আৰম্ভ হৈছিল মোৰ তাৰ প্ৰতি দুৰ্বলতা, যাৰ নাম প্ৰেম। চাগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এন ৰেড FM, চাগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক ৰেড FM বজাতে ৰাখো।
ৰেড FM লাভ ষ্টৰী, লাভ ষ্টৰী। আৰ জে পাহিৰ হৈতে।
ৱেলকাম বেক। শ্ব' চলি আছে ৰেড FM লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছোঁ হাঞ্চিকাৰ ষ্টৰী, তোমাৰ সুখত ময়ো সুখী। আগলৈ তেওঁ লিখিছে, লাহে লাহে দিনবোৰ পাৰ হ'ব ধৰিলে, মোৰ ভালপোৱা তাৰ প্ৰতি বাঢ়ি গ'ল। সি অঁকা ছবিবোৰ সি মোক দেখুৱায় আৰু যেতিয়া মই তাৰ ছবিবোৰ ভাল বুলি কওঁ, তাৰ মুখত এক বেলেগ ধৰণৰ ফূৰ্তি থাকে। মই কেতিয়াবা কওঁ, ল'ৰা তুমি জুই, আৰু তাৰ সেই হাঁহিটোৰ বাবেই মই তাক এনেকৈ কওঁ। সময়ো পাৰ হ'ল পাহিবা, ক্লাছ 9 শেষ হ'বৰ হ'ল। তাৰ কেইদিনমান আগত কিবা এটা কাৰণত সি মোক বহুত জোৰকৈ ক'লে,
এ হাঞ্চিকা, তই ইমান চিঞৰ কেলে, ঠাণ্ডা হ, কুল হ, তই
সেইদিনা মোৰ এনেকুৱা লাগিল যেন সি মোক দেখিবই নোৱাৰে। মোৰ মুখৰ হাঁহি ক'ৰবাত হেৰাই গ'ল, নিজকে কিবা বেয়া লগা হ'ল। তেতিয়াৰ পৰা মই তাৰ পৰা আঁতৰি থকা হ'লোঁ। ৱেল, একচুৱেলি যাৰ প্ৰতি ফিলিংছ থাকে বা যাক আমি ভাল পাওঁ বা যাক আমি লাইক কৰোঁ, সেই ব্যক্তিজনে যদি টানকৈ কিবা এটা কৈ দিয়ে ন, বৰ দুখ লাগে, খুব বেছি হাৰ্ট হোৱা যায়। সেয়া মা বা দেউতা হ'লেও হয়। চাবচোন, যদি মা বা দেউতাই অকণমান টানকৈ কথা এটা কৈ দিয়ে ন, একদম আমাৰ চেণ্টিমেণ্ট হাৰ্ট হৈ যায়। ঠিক তেনেকুৱাই হয় যেতিয়া আমি কাৰোবাক জীৱনত লাইক কৰোঁ। সেয়া অকল ভাল পোৱাৰ কথা নহয়, বেষ্ট ফ্ৰেণ্ডো হ'ব পাৰে, বছো হ'ব পাৰে, কলিগো হ'ব পাৰে, বা আপোনাৰ ভালপোৱা ব্যক্তিজনো হ'ব পাৰে। টানকৈ ক'লে গাত লাগি যায়। আগলৈ কি হয় জানিবলৈ অপেক্ষা কৰক এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী। মই জবনৰ সৈতে পাহি আজি শুনি আছোঁ তোমাৰ সুখত ময়ো সুখী হাঞ্চিকাৰ লাভ ষ্টৰী। আগলৈ তেওঁ লিখিছে, আৰু দুদিন আছিল আমাৰ ক্লাছ নাইন শেষ হ'বলৈ, মানে বছৰটো শেষ হ'বলৈ। সেইদিনা তাৰ বেগটোত কিবা এটা চিম্বল অঁকা আছিল। মই ৰৈ চাই আছিলোঁ তাৰ মিনিংটোনো কি, আৰু হঠাৎ সি পাছফালৰ পৰা আহি মোৰ কাণত লাহেকৈ ক'লে, আকৌ সেই একেই শিহৰণ, মোৰ বুকুৰ ধপধপনি আৰু তাৰ সেই নিশাহৰ অনুভূতি। সুধো নুসুধোকৈ সুধিলোঁ, এইটো কি চিম্বল, ইয়াৰ মিনিংটোনো কি? সময় বাগৰিল আৰু আমাৰ মাজত দূৰত্বও বাঢ়ি গ'ল। তাৰ জীৱনত এজনী ছোৱালীও আহিল যি তাৰ বেষ্ট ফ্ৰেণ্ড আছিল আৰু মই ছেকেণ্ডেৰী। ৱেল, হাঞ্চিকাৰ যদি ৰক্তিমৰ প্ৰতি ফিলিংছ আছিলে, আই থিংক অলপ হ'লেও তাই হিম দিব লাগিছিল, হয়নে? যদি আপুনি কাৰোবাক লাইক কৰে বা ভাল পায় বা মোৰ দেন এ ফ্ৰেণ্ড হ'ব বিচাৰে, যদি আপুনি কথাষাৰ নকয়, সন্মুখৰ মানুহজনে বুজি কেনেকৈ পাব হোৱাট ইজ ইন ইয়ৰ হাৰ্ট, হোৱাট ইজ ইন ইয়ৰ মাইণ্ড? চ' যি নহওক, আলটিমেটলি কনচিকুৱেঞ্চটো বা ৰিজাল্টটো যিয়ে নহওক, এটলিষ্ট কথাটো উপস্থাপন কৰক, এটলিষ্ট সন্মুখৰ মানুহজনক জনাওক যে আপুনি তেওঁক কেনেদৰে চায় বা তেওঁ আপোনাৰ বাবে কি হয়। তাৰপিছত তেওঁ যি ডিচিশ্যন লয় নলয় সেইটো পিছৰ কথা, তেওঁক আপুনি ফ'ৰ্চ কৰিব নোৱাৰে, কিন্তু এটলিষ্ট তেওঁক ক'বতো পাৰে দেট ইউ আৰ স্পেচিয়েল ফৰ মি। আৰু কাৰোবাৰ জীৱনত কোনোবা ব্যক্তি যদি স্পেচিয়েল হয়, ইটছ ৱৰ্থ লিভিং। ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী। মই জবনৰ সৈতে পাহি শুনি আছোঁ হাঞ্চিকাৰ ষ্টৰী, তোমাৰ সুখত ময়ো সুখী। আগলৈ তেওঁ লিখিছে, 10th জুলাই মই তাৰ বেগত থকা চিম্বলটো ষ্টাৰ মেকাৰত দেখিলোঁ। গানটো আছিল ফেডেড আৰু আৰ্টিষ্টৰ নাম আছিল এলেন ৱাকাৰ। পিছত ইউটিউবত শুনিলোঁ, ভাল লাগিল বহুত বেছি। আমাৰ স্কুল খুলিলে আৰু আমাৰ ক্লাছত মানে ৰোল নম্বৰ লিখে, সেইকাৰণে আমি আউট কপিত লিখি লিখি কথা পাতোঁ। তাৰো এখন আউট কপি আছিল য'ত ক্ৰিকেটৰ কিবাকিবি কথা এসোপামান লিখা আছিল, আৰু এটা পেজত লিখা আছিল হোৱাটছ ইয়ৰ ফেভৰেট ছং। মই তাত লিখি দিলোঁ ফেডেড, আৰু সেইটো সময়ত এইটোৱে মোৰ ফেভৰেট গানো আছিলে। বাট সেই লাইনটোৰ তলতেই মই লিখি দিলোঁ যে এলেন ৱাকাৰে বহুত ভাল গাইছে। সি যেতিয়া সেই মেছেজটো দেখিলে, সি তাৰ হাঁহি ৰখাব নোৱাৰা হ'ল। এণ্ড ইটছ ইউজুৱেল কি মই একো বুজি নাপাম। তাৰ ৰিপ্লাইত মই তাক সুধিলোঁ যে কিয় হাঁহিছ, তেতিয়া সি ক'লে,
তাই নহয় ও বুবক, সি আৰু এইটো গান এলেন ৱাকাৰে গোৱা নাই, সি ডিজে হয়।
ৱেল, কেতিয়াবা এনেকুৱা হয় ন, কাৰোবাক ইমপ্ৰেছ কৰিবলৈ আমি বহুত চেষ্টা কৰোঁ, যিটোত আমি এক্সপৰ্টো নহয় সেইটোতো এক্সপৰ্ট দেখুৱাবলৈ যাওঁ। এইটো কাৰণে, কাৰণ সন্মুখত থকা মানুহজনক আমি ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰোঁ। বাট দেট ইজ ভেৰি কিউট অলছো, কাৰোবাক ইমপ্ৰেছ কৰিবলৈ বা কাৰোবাৰ এটেনশ্যন গ্ৰেব কৰিবলৈ আমি যেতিয়া সেই কথাত ভাগ লওঁ যিটো টপিক আমি নেজানো, বা তথাপিও আমি ভাগ লওঁ যাতে সন্মুখত থকা মানুহজনে এটলিষ্ট আমাক এটেনশ্যন দিয়ক, সেই বস্তুটো বৰ কিউট লাগে। It is cute. Red FM, bajate raho.
Red FM, love story. Love story. RJ Pahir Hoite.
Welcome back. Moi Sabanar Khuda Pahi. Show soli ase love story. Khuni aso Hanchikar story. Tumar hukhat moyu hukhi. Agilu chao likhi se. Class 10 or hikhor homoy. Aru amar school magazine ot pruti bare last bachelor group photo uthuwa hoy. Amaru khedina group photo or timing. আৰু আমাক এটা ল'ৰাৰ ৰো আৰু তাৰপিছতে ছোৱালীৰ ৰো বনাবলৈ কৈছিলে। এণ্ড বাই দ্য গ্ৰেচ অফ গড মোৰ পোনে পোনে সি আছিল। সঁচাই যেতিয়া মই সেই ফটোখন চাওঁ, মোৰ কিবা এটা খুব ভাল লাগে। আমাৰ জীৱনৰ আটাইতকৈ ভাল আৰু মনোমোহা দিনবোৰ গুচি গ'ল। কোনোবাই সঁচাকৈ কৈছিল, স্কুল লাইফ ইজ দ্য বেষ্ট লাইফ অফ এ ষ্টুডেণ্ট। স্কুল শেষ আৰু লাহে লাহে আমাৰ মাজত কানেকশ্যনো কমি আহিল। এইচ এছ এল চি পিছত এবাৰ গাৰ্জেন গ্ৰুপে মিলি খানা পাতিলে, যিটো আমাৰ ঘৰত পতা হ'ল। মিনিমাম 9-10 ষ্টুডেণ্ট আৰু তেওঁলোকৰ গাৰ্জেন আহিছিল, সিও আছিল। আমি সেইদিনা ভাল টাইম স্পেণ্ড কৰিলোঁ আৰু কথাই কথাই ওলালে যে সি আমাৰ স্কুলৰ, মানে আমাতকৈ জুনিয়ৰ এজনীক ভাল পায় আৰু তাইৰ সৈতে ৰিলেশ্যনশ্বিপত আছে। মই সেইষাৰ কথা শুনাৰ পিছত একেবাৰে ফূৰ্তি কৰিব পৰা নাছিলোঁ, বহুত মনটো বেয়া লাগিছিল। কিন্তু তাৰ মুখত এটা বেলেগ ধৰণৰ হাঁহি, যেতিয়াই তাইৰ কথা কয় তাৰ মুখত বেলেগ ধৰণৰ এটা ছেটিছফেকশ্যন, এটা হাঁহি ওলাইছিল। আৰু সেইটোতে মই গম পাইছিলোঁ দেট হি ইজ ভেৰি ছিৰিয়াছ এণ্ড ভেৰি হেপ্পী। চ' আল্টিমেটলি হাঞ্চিকাৰ ৰিলেশ্যনশ্বিপ ইনকমপ্লিট হৈ ৰ'ল। ইনকমপ্লিটো নহয়, একচুৱেলি হাঞ্চিকাই নিজৰ মনৰ কথাখিনি এক্সপ্ৰেছেই নকৰিলে ৰক্তিমৰ আগত। এণ্ড নাও ৰক্তিম ইজ ইন এ ৰিলেশ্যনশ্বিপ উইথ সামৱান। শেষত আৰু কিছু কথা লিখিছে, সেয়া পঢ়ি আছো। এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী, আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী। মই আছো আপোনাৰ সৈতে পাহি। আজি শুনি আছো হাঞ্চিকাৰ ষ্টৰী, তোমাৰ সুখত ময়ো সুখী। শেষত তেওঁ লিখিছে, 1 year, 2 year, 3 years পাৰ হৈ গ'ল আৰু আজিও সি তাইৰ সৈতে ৰিলেশ্যনশ্বিপত আছে। মোৰ তাইক দেখিলে তালৈ বহুত মনত পৰে আৰু এনেকুৱা লাগে যেন সিহঁত দুয়োটাই দুয়োটাৰ কাৰণে পাৰফেক্ট। এদিন হ'লেও সিহঁত এক হ'ব আৰু বহুত সুখত থাকিব। পাহিবা, মই তাক যিমান ভাল পাওঁ তাতকৈ কিজানি বহুত গুণে সি তাইক ভাল পায় আৰু পাই থাকিব, আৰু ময়ো তাৰ সুখতে সুখী হ'ম। সৈয়া আছিলে আজি লাভ ষ্টৰী, তোমাৰ সুখত ময়ো সুখী। হাঞ্চিকা, আই উইছ ইউ অল দ্য বেষ্ট। দিছ ইজ নট দ্য এণ্ড। এইটো নহয় যে তোমাৰ জীৱনলৈ প্ৰেম নাহিব। দিছ ৱাজ নট মেণ্ট ফৰ ইউ, আই মিন ৰক্তিম ৱাজ নট দ্য ওৱান ইন ইয়াৰ লাইফ। আই এম শ্বৰ দেৰ উইল বি সামৱান এলছ হু উইল লাভ ইউ মোৰ দেন ইউ লাভ হিম, বাট ইউ হেভ টু ৱেইট ফৰ ইট, ইউ হেভ টু গিভ ইয়ৰ চেল্ফ টাইম। দিছ ইজ জাষ্ট দ্য বিগিনিং। তোমালোক এতিয়া হাই ছেকেণ্ডেৰী কমপ্লিট কৰিছা চাগে, চ' ডিগ্ৰী মাষ্টাৰ্ছ বহুত আছে, বহুত দীঘলীয়া জীৱনটো, গতিকে বহুত মানুহ লগ পাবা জীৱনত। তাৰ মাজত হু ইজ দ্য ওৱান ফৰ ইউ, সেইটো কাৰণে ইউ হেভ টু ৱেইট ফৰ দ্য ৰাইট টাইম এণ্ড দ্য ৰাইট প্লেচ। আনটিল দেন, ডোণ্ট ষ্টপ বিলিভিং ইন লাভ এণ্ড আই উইছ ইউ অল দ্য বেষ্ট। চ' এয়া আছিলে আজিৰ ষ্টৰী, তোমাৰ সুখত ময়ো সুখী। চ' কাকো যদি আপুনি সুখী কৰিব নোৱাৰে, দুখো নিদিব। আকৌ লগ পাম এটি নতুন ষ্টৰীৰ সৈতে। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। ৰেড এফ এম বজাতে ৰাখো।